এইটো আকাশবাণী কোহিমা শ্যামলগা খবৰ পঢ়ি আছে ৰঞ্জনা গুৰুং। পহিলা হেডলাইন্স, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কৈছে যোৱা তিন চাৰ চাল ভিতৰতে 8 কৰোৰ নতুন চাকৰিটো ওলা পৰা বেৰোজগাৰী লগা কথাতে মিছামিছি নেৰেটিভছ ওলাটো বন্ধ কৰি দিছে। নীতি আয়োগে ই ফাষ্ট ইণ্ডিয়া ইনিচিয়েটিভ হিচাপে নীতি গেছিপ চেলেঞ্জকে শুৰু কৰিছে। লোকসভা স্পীকাৰ ওম বিৰলাহে ভাৰত দেশে বোৱা ইণ্ডিয়ান্স খানটো ইণ্ডিয়া লগা উন্নতি আৰু মডাৰ্নাইজেশ্যন লগা এটা খাছ পাৰ্টনাৰ্ছ আছে বুলি কৈছে আৰু ডিপাৰ্টমেণ্ট অব কনজিউমাৰ এফেয়াৰ্ছে লিগেল মেট্ৰলজী পেকেজ কমোডিটিজ ৰুলছ 2011 বদলি আনিবলৈ কথা কৈছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কৈছে যোৱা তিন চাৰ চাল ভিতৰতে 8 কৰোৰ নতুন জবছ য়ানি চাকৰি ওলা পৰা টিটুখান লগা মিছামিছি কথা আৰু ফল্ছ নেৰেটিভছো বেৰোজগাৰীকে লৈ কিনে হাল্লা ওলাটো বন্ধ কৰিছে। চাকৰি লগা কথাকে লৈ কিনে আৰ বি আইৰ ৰিপৰ্ট লগা কথা কোৱাতে মোদীয়ে কৈছে দেশে স্কিল ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্টো সঁচাহে লাগি আছে আৰু চৰকাৰে এইটো ভাগতে কামবি কৰি কিনা আহি আছে বুলি জনাইছে। প্ৰাইম মিনিষ্টাৰে এই কথাটো মুম্বাই লগা বৰেগাঁও চাবতে প্ৰগ্ৰাম একতাতে কথা কোৱাতেহে কৈছে যদি তাৰহে 29,000 কৰোৰ টকা ৰকম লগা ৰাস্তা ৰেলৱে আৰু পোষ্ট ছেক্টৰতে প্ৰজেক্টছ লগা ফাউণ্ডেশ্যন পাথৰ ৰাখিছে আৰু কেই প্ৰজেক্টছকে ইনগ্ৰেটি কৰিছে। মোদীয়ে মহাৰাষ্ট্ৰকে পৃথিৱী লগা সবচে ডাঙৰ ফাইনেন্সিয়েল পাৱাৰ হাউচ বনাবলৈ লগা এইম লগা কথা বুলি কৈছে আৰু মুম্বাইকে গ্লোবেল ফিনটেক বনাবলৈ লগা ভাৱনা ৰাখি আছে বুলি জনাইছে। চেণ্টাৰে আকৌ 76,000 কৰোৰ টকাকে ৱাদগন পাৰ্ক এইটোকে দাহানু পালগাৰতে বনাবলৈ মঞ্জুৰি দিছে যোনপৰা 10 লাখ চাকৰি বনাই দিবলৈ আছে। নীতি আয়োগে ই ফাষ্ট ইণ্ডিয়া ইনিচিয়েটিভ লগা একটা ভাগ হিচাপে নীতি গেছিপ চেলেঞ্জ লঞ্চ কৰাৰ ঘোষণা কৰিছে। এইটো পহিলাবাৰ শুৰু কৰা হেকাথন পৰা ইণ্ডিয়াতে ধোঁৱা নিফিলা জিৰ' এমিশ্যন ট্ৰাকছকে লবলৈ লগা ইনোভেটিভ বিজনেছ মডেলছটো বনাবলৈ আছে যোনপৰা দেশ লগা গম্ভীৰ ইকনমিক আৰু এনভাইৰনমেণ্টেল চেলেঞ্জেছকে সামনা কৰিবলৈ আছে। নীতি আয়োগে আকৌ ষ্টুডেণ্টছ ট্ৰান্সপৰ্ট সুবিধাতে থকা খান প্ৰেক্টিচনাৰ্ছ একাডেমিক্স আৰু ৰিচাৰ্চাৰ্ছ খানকে বি এনেকুৱা ইনোভেটিভ বিজনেছ মডেলছটো বনাবলৈ কৈছে যোনপৰা ফাইনেন্সিয়েল টেকনিকেল আৰু অপাৰেশ্যনেল চুনৌতি খানকে ইলেক্ট্ৰিক ট্ৰাকছ খানকে চলা সময় পৰা সামনাটো কৰিবলৈ পাৰিব। এইটো প্ৰগ্ৰাম পৰা ই ফাষ্ট ইণ্ডিয়া নলেজ পাৰ্টনাৰ্ছ ফাইনেন্সিয়েল ইনষ্টিটিউচনছ আৰু ইণ্ডাষ্ট্ৰী ফৰমছ পৰা চাৰ্ট বি দি আছে। নীতি গিয়াৰশ্বিপ চেলেঞ্জকে আই আই এম বেংগালোৰ স্মাৰ্ট ফ্ৰেইট চেণ্টাৰ ইণ্ডিয়া ডাব্লিউ আৰ আই ইণ্ডিয়া আৰু আলাগ ইনষ্টিটিউচনছ খান লগতে মিলি কিনাহে অৰ্গেনাইজ কৰিছে। নীতি আয়োগে কৈছে হেকাথনটো 2টা ৰাউণ্ডতে পূৰা হবলৈ আছে। গিয়াৰশ্বিপ চেলেঞ্জ পৰাটো আহিয়া দিনতে ইণ্ডিয়াকে ছাষ্টেইনেবল ফ্ৰেইট ট্ৰান্সপৰ্টেশ্যন লগা কদম তিনি আগতে লৈ যাবলৈ আছে বুলি কৈছে। লোকসভা স্পীকাৰ ওম বিৰলাহে কৈছে ভাৰত দেশে বহা ইণ্ডিয়ানছ খান বি ইণ্ডিয়া লগা উন্নতি আৰু মডাৰ্নাইজেশ্যন লগা এটা বেছি খাছ ভাগ আছে। তাৰ এই কথাটো মস্কো ৰাছিয়াতে তাতে বহা ইণ্ডিয়ানছ খান লগতে কথা কোৱাতেহে কৈছে। তাৰে আকৌ তাতে বহা ইণ্ডিয়ানছ খান পৰা ইণ্ডিয়াকে মজবুত বনাতে যোগদান দিয়াতে আৰু ইণ্ডিয়া লগা নক্সাকে ৰাছিয়াতে বহি কিনা ভাল বনাতে আৰু এম্বেচাডৰ হিচাপে কাম কৰাতে বি খুচি জনাইছে। বিৰলাহে আকৌ ইণ্ডিয়ান ডায়স্পৰা খানকে বি নিজে দেশকে বি ৰাছিয়াতে প্ৰমোট কৰিবলৈ কৈছে আৰু দুয়োটা দেশ মাজতে সম্বন্ধ থকাটো মজবুত বনাবলৈ জনাই থাকিছে। ৰাছিয়া আৰু ইণ্ডিয়া সম্বন্ধে কথা কোৱাতে বিৰলাহে দুয়োটা দেশ মাজতে থকা বিশ্বাস আৰু ইজ্জত লগা কথা কৈছে যাতে দুয়োটা দেশ পৰা বি একজন একজনকে দিগদাৰী সময়তে চাথ দি কিনা আহি আছে। ওম বিৰলাটো আচলতে ৰাছিয়াতে 10th ব্ৰিক্স পাৰ্লিমেণ্টাৰী ফৰামতে ইণ্ডিয়ান পাৰ্লিমেণ্টাৰী ডেলিগেশ্যনকে আগবাঢ়ি কিনাহে যাইছিলে। ডিপাৰ্টমেণ্ট অব কনজিউমাৰ এফেয়াৰ্ছে লিগেল মেট্ৰলজী পেকেজ কমোডিটিজ ৰুল 2011 বদলি আনিবলৈ এমেণ্ডমেণ্ট লগা কথা কৈছে যোন হলে পেকেজ চামাতে চব একে নিচিনাহে হব আছে। এমেণ্ডমেণ্ট হিচাপে চব প্ৰি পেকেজ সামান্তে সবে জানকাৰী খানটো ৰিটেইল বিক্ৰীতে অফলাইন আৰু অনলাইন প্লেটফৰ্মছে বি ঘোষণা কৰিবলৈ মেণ্ডেটৰী হবলৈ আছে। মিনিষ্ট্ৰী অব কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউচনে কৈছে এইটো এমেণ্ডমেণ্ট হোৱা পৰাটো চব পেকেজ সামান্তে এটা সমান ষ্টেণ্ডাৰ্ড আৰু জৰুৰীটো আনি দিবলৈ আছে। আলাগ আলাগ ব্ৰেণ্ডছ আৰু সামানটো বি একে হিচাপ লগা কনচিষ্টেঞ্চি থাকিবলৈ হবলৈ আছে। মিনিষ্ট্ৰীয়ে কৈছে চামান কিনা কনজিউমাৰ্ছ খান বি চামান কিনিয়াতে পুৰা জানকাৰীহে লৈ কিনাহে তাৰ খান লগা পচন্দ হিচাপেহে চামানটো লবলে পাৰি থাকিব। কিন্তু এইটো নতুন ৰুলটো ইণ্ডাষ্ট্ৰিয়েল কনজিউমাৰ্ছ আৰু ইনষ্টিটিউচনেল কনজিউমাৰ্ছ ওপৰতেহে লাগু নহব আছে বুলি জনাই থাকিছে।
सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून, 1 जुलाई से लागू। आजाद भारत के अपने कानून।
अपना लोगे आकाशवाणी कोहिमा पर खबर सुनी आसे अमनियान अमी खान लगा खबर जो न्यूजने एप और यूट्यूब चैनल AIR न्यूज कोहिमा टीवी सुनी बोले पारिबो। यूनियन होम और कॉर्पोरेशन मिनिस्टर अमित शाह इंदौरते गास रुपया कैंपेन এক পেড় মা কে নাম কে শুরু করেছে। এই ঘাস রুপিয়া ক্যাম্পেইনটো একদিনতে 11 লাখ ঘাসকে রুপি কিনা ওয়ার্ল্ড রেকর্ড বি বনাই থাকিছে। এই অবসরতে শাহে কৈছে প্রাইম মিনিষ্টার নরেন্দ্র মোদী পড়া একটা শ্লোগান জনতাকে দিছে আর ঘাস রুপি বলে অনুরোধ বি করেছে। তারে কৈছে ইন্দোরটো সাফা সিটির লগতে গ্রিন সিটি বি হবলে জলদি রাস্তাতে বেড়াই আছে। প্রাইম মিনিষ্টারহে আয়া দিনতে আর নতুন জেনারেশন নিমিত্তে বি ভাল এনভায়রনমেন্ট দিবলে লগা কথা কৈছে। এই ভারতের সরকারে দেশে আহিয়া 2025 সালত পেট্রোলতে 20% ইথানল বি মিলাবলে ফেসলাটো লৈ থাকিছে। তারে কৈছে তার লগা সরকার পড়া হাওয়া পানি বদলি হওয়াকে সামনা করবলে আর ক্লাইমেট চেঞ্জ ফান্ড বি শুরু করে আছে। তার আকু কৈছে দেশে পয়লাবার কারণে গুজরাটে মোদি পড়া এনভায়রনমেন্ট ডিপার্টমেন্ট বি শুরু করেছে। ইউনিয়ন মিনিষ্টার অফ ষ্টেট ফর সিভিল এভিয়েশন মুরলীধর মহলে আজি কৈছে কি যোৱা 10 সালতে ইন্ডিয়া লগা এভিয়েশন সেক্টরতে বেশি উন্নতিটো আহিছে আর পুরা পৃথিবীতে এয়ার ট্রান্সপোর্টে থার্ড জায়গাতে আহিছে। ইউনিয়ন মিনিষ্টারে এই কথাটো আজি নতুন পৰা বনা পুনে লগাঁও এয়ারপোর্ট লগা টার্মিনালকে প্যাসেঞ্জার্স খান নিমিত্তে খুলি দিয়াতেহে কৈছে। মহলে কৈছে যোৱা 10 সালের ভিতরতে 469 নতুন এয়ার রুটস দেশতে আৰু নতুন টাৰ্মিনেলছটো খুলি দিছে। দিল্লী, বেংগালোৰ আৰু অয়োধ্যা এয়াৰপোৰ্টছে বি নতুন টাৰ্মিনেলছ খন খুলি দিছে আৰু আহিয়া দিনতে বি দেশতে 20-25টা নতুন এয়াৰপোৰ্টছ বনাব আছে বুলি খবৰহে হৈছে। পুনে এয়াৰপোৰ্ট লগা নতুন টাৰ্মিনেল পৰা কিছুমান একৰ যাত্ৰীখানে সদায় চাল সুবিধাটো পাবলৈ আছে। টাৰ্মিনেলকে আগতে মাৰ্চ 10 তাৰিখে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰাহে খুলি দিছিলে। বাকী থকা কামটো পূৰা হোৱা নিমিত্তে আজি পেচেঞ্জাৰ্ছ খান নিমিত্তে টাৰ্মিনেলটো শুরু কৰিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে পয়লা লগা US প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পৰ ওপৰতে হামলা হোৱাতে গম্ভীৰ চিন্তা জনাইছে। একটা ছচিয়েল মিডিয়া পোষ্টে মোদীয়ে জোৰ কথাতে নিন্দাটো কৰিছে। তাৰে কৈছে হিংসা লগাটো ৰাজনীতি আৰু ডেমক্ৰেচিছতে একো জাগা নাই। প্ৰাইম মিনিষ্টাৰ আকৌ ট্ৰাম্পকে জলদিয়ে ভাল হবলৈ প্ৰাৰ্থনা কৰিছে। মোদীয়ে কৈছে ইণ্ডিয়া লগা জনতা লগা ভাৱনা আৰু প্ৰাৰ্থনাটো যিটো মৰিয়া আৰু জখম হোৱা লগা ঘৰ মানুহখন লগতে বি আছে আৰু আমেৰিকান জনতাৰ লগতে বি আছে বুলি জনাইছে। আলাগ ৱৰ্ল্ড লিডাৰ্ছ পৰা বি পয়লা লগা US প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পৰ ওপৰতে হামলা হোৱা লগা নিন্দাটো কৰিছে। লিডাৰ্ছ খানে এক্স ছচিয়েল মিডিয়াতে যাই কিনে জলদিয়ে তাৰ খান লগা খুচি নাপোৱা আৰু নিন্দা খানটো আৰু আচিৰত হোৱাটো নিন্দাটো কৰিছে। কেই লিডাৰ্ছ খানে এইটো হামলাকে ডেমক্ৰেচিৰ ওপৰতে হামলা আছে বুলি কৈ থাকিছে। পয়লা লগা US প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পকে বাটলাৰ পেঞ্চিলভেনিয়াতে ৰেলীতে কথা কোৱাতেহে এইটো হামলাটো কৰিছে। ইণ্ডিয়াহে নৱেম্বৰ 20 তাৰিখ পৰা লৈ কিনা নৱেম্বৰ 24 তাৰিখ তক গোৱাতে ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সামিটকে অৰ্গেনাইজ কৰিবলৈ আছে। ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱে কৈছে কি ইণ্ডিয়াহে সামিটকে ৰখাটো পুৰা পৃথিৱী লগা মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ মিলিতে এটা লেণ্ডমাৰ্ক ইভেণ্ট হবলৈ আছে। নিউ দিল্লীতে যোৱাকালি এটা কাৰ্টেন ৰেইজাৰ প্ৰগ্ৰামতে কথা কোৱাতে গোৱা লগা চিফ মিনিষ্টাৰ প্ৰমোদ সাৱন্ত লগতে বৈষ্ণৱে কৈছে মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডটো পুৰা বদলি হৈ আছে যদিয়া বেছিভাগ টেকনলজিটো মিলি আছে। এইটো ভাৰতে পাব্লিক পলিচিহে ডাঙৰ কাম কৰিবলৈ পাৰিব লগতে চৰকাৰ বি পুৰা মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট ইকোচিষ্টেমকে মদত দিবলৈ আছে বুলি কৈছে। যোন হলে বদলিৰ লগতে জলদিহে যাবলৈ পাৰি থাকিব। আৰু ইউনিয়ন মিনিষ্টাৰ গিৰিৰাজ সিং আৰু দিল্লী লগা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট মনোজ তিৱাৰীহে আজি ভাৰত লগা পেৰিছ অলিম্পিক মেৰাথনকে নেশ্যনেল কেপিটেল লগা জেএলএন ষ্টেডিয়ামতে ফ্লাইঅভাৰ কৰি দিছে। এই অৱসৰতে কথা কোৱা যে সিংহে মা বাবা খানকেবি পঢ়াইৰ লগতে স্পৰ্টছ দেৱী বাচা খানকে ধ্যান দিবলৈ কৈ থাকিছে। মেৰাথনকে পেৰিছ অলিম্পিকছ 2024 আগেতে ৰাখিছে, যোনটো এইটো মহিনা লগা 26 তাৰিখৰ পৰা শুৰু হবলৈ আছে। আৰু খবৰ শেষ হোৱাৰ লগতে আকৌ একবাৰ হেডলাইনছ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কৈছে, যোৱা 3-4 চনৰ ভিতৰতে 8 কৰোৰ নতুন চাকৰি ওলাব পৰা বেৰোজগাৰী লগা কথা আৰু মিছামিচি নেৰেটিভছ ওলোৱাটো বন্ধ কৰি দিছে। নীতি আয়োগে ই পাছ ইণ্ডিয়া ইনিচিয়েটিভ হিচাপে নীতি গিয়াৰশ্বিপ চেলেঞ্জকে শুরু করেছে। লোকসভা স্পিকার ওম বিড়লাহে ভাৰত দেশে বোৱা ইণ্ডিয়ান স্থানটো ইণ্ডিয়া লগা উন্নতি আৰু মডাৰ্নাইজেশ্যন লগা একটা খাস পাৰ্টনাৰ্ছ আছে বুলি কৈছে। আৰু ডিপাৰ্টমেণ্ট অব কনজিউমাৰ এফেয়াৰ্ছে লিগেল মেট্ৰলজি পেকেজ কমোডিটিজ ৰুল 2011 বদলি আনিবলৈ কথা কৈছে। আৰু আজি ৰাতি লগা নাগনিজ খবৰ ইমানতে শেষ। আপুনি আছে নিমিতে ৰাতি ভাল যাবলৈ কৈ আছে।